প্ৰথম বংশাৱলী ছয় অধ্যায়। লেবীৰ পুত্ৰ গেচুন, কহাত আৰু মৰাৰী। কহাতৰ পুত্ৰ অম্মম, যিচহৰ হিব্ৰুন আৰু উজিয়েল। অম্মৰ পুত্ৰ হাৰুণ, মুচি আৰু তেওঁৰ ছোৱালী মিৰিয়ম। হাৰুণৰ পুত্ৰ নাদব, অবিহু, ইলিয়াজৰ আৰু ইথামৰ। ইলিয়াজৰ পুত্ৰ পিনহছ, পিনহছৰ পুত্ৰ অবিচুৱা, অবিচুৱাৰ পুত্ৰ বুক্কী, বুক্কীৰ পুত্ৰ উজিৰ, উজিৰ পুত্ৰ জৰহিয়া, জৰহিয়াৰ পুত্ৰ মৰায়ুত, মৰায়ুতৰ পুত্ৰ অমৰীয়া, অমৰীয়াৰ পুত্ৰ অহিতুব, অহিতুবৰ পুত্ৰ চাদুক, চাদুকৰ পুত্ৰ অহিমাচ, অহিমাচৰ পুত্ৰ অজৰিয়া, অজৰিয়াৰ পুত্ৰ জোহানন, জোহাননৰ পুত্ৰ অজৰিয়া। অজৰিয়াই জিৰচালেমত চলোমনে নিৰ্মাণ কৰা মন্দিৰত কাম কৰিছিল। অজৰিয়াৰ পুত্ৰ অমৰীয়া, অমৰীয়াৰ পুত্ৰ অহিতুব, অহিতুবৰ পুত্ৰ চাদুক, চাদুকৰ পুত্ৰ চল্লুম, চল্লুমৰ পুত্ৰ হিলকিয়া, হিলকিয়াৰ পুত্ৰ অজৰিয়া, অজৰিয়াৰ পুত্ৰ চৰায়া, চৰায়াৰ পুত্ৰ জিহুচাদক, যি সময়ত জিহুৱাই নবুখদনেচৰৰ দ্বাৰাই জিহুদাৰ আৰু জিৰচালেমক বন্দী কৰিছিল, সেই সময়ত জিৰচাদককো বন্দী কৰি নিয়া হৈছিল। লেবীৰ পুত্ৰ গেচুম, কহাত আৰু মৰাৰী। গেচুমৰ পুত্ৰসকলৰ নাম লিবনী আৰু চিমি। কহাতৰ পুত্ৰ অম্মম, যিচহৰ হিব্ৰুন আৰু উজিয়েল। মৰাৰীৰ পুত্ৰ মহলী আৰু মুচি। এওঁলোক পিতৃবংশৰ অনুসাৰে লেবীয়া গোষ্ঠীৰ লোক আছিল। গেচুমৰ বংশধৰ লিবনী। লিবনীৰ পুত্ৰ জহত, জহতৰ পুত্ৰ জিম্মা, জিম্মাৰ পুত্ৰ জোৱাহ, জোৱাহৰ পুত্ৰ ইদ্দু, ইদ্দুৰ পুত্ৰ জেৰহ, জেহৰ পুত্ৰ জিঅথৰয়। কহাতৰ বংশধৰ তেওঁ পুত্ৰ অম্মিনাদব, অম্মিনাদবৰ পুত্ৰ কুৰহ, কুৰহৰ পুত্ৰ অচিৰ, অচিৰৰ পুত্ৰ ইলকানা, ইলকানাৰ পুত্ৰ অবিয়াছফ, অবিয়াছফৰ পুত্ৰ অচিৰ, অচিৰৰ পুত্ৰ তহত, তহতৰ পুত্ৰ ইৰিয়েল, ইৰিয়েলৰ পুত্ৰ উজিয়া, উজিয়াৰ পুত্ৰ চৌল, ইলকানাৰ পুত্ৰ অমাছয়, অহিমুত আৰু ইলকানা, দ্বিতীয় ইলকানাৰ পুত্ৰ ছফয়, ছফয়ৰ পুত্ৰ নহত, নহতৰ পুত্ৰ ইলিয়াব, ইলিয়াবৰ পুত্ৰ জিৰুহম, জিৰুহমৰ পুত্ৰ ইলকানা, চমুৱেলৰ প্ৰথম পুত্ৰ জুৱেল, দ্বিতীয় পুত্ৰ অবিয়া, মৰাৰীৰ পুত্ৰ মহলী, মহলীৰ পুত্ৰ লিবনী, লিবনীৰ পুত্ৰ চিমি, চিমিৰ পুত্ৰ উজা, উজাৰ পুত্ৰ চিমিয়া, চিমিয়াৰ পুত্ৰ হগিয়া, হগিয়াৰ পুত্ৰ অছায়া। নিয়ম চন্দুক জিৰণি ঠাইলৈ অহাৰ পাছত দাউদে যি লোকসকলক জিহুৱাৰ গৃহত সংগীতৰ দায়িত্ব দিছিল তেওঁলোকৰ নাম তলত উল্লেখ কৰা হ'ল। চলোমনে জিৰচালেমত জিহুৱাৰ গৃহ নিৰ্মাণ নকৰালৈকে তেওঁলোকে উপাসনা গৃহৰ সন্মুখত, ৰভা বহা তম্বুৰ সন্মুখত গানৰ দ্বাৰাই জিহুৱাৰ সেৱা কৰিছিল। তেওঁলোকলৈ দিয়া নিৰ্দেশ অনুযায়ী তেওঁলোকে নিজৰ কাৰ্য সম্পন্ন কৰিছিল। তেওঁলোকে সেইসকল যি নিজৰ সন্তানসকলৰ সৈতে পৰিচৰ্যা কৰিছিল। কহাতৰ গোষ্ঠীৰ পৰা সংগীতজ্ঞ হেমন আহিছিল। ইয়াত তেওঁ পূৰ্বপুৰুষৰ নাম উল্লেখ কৰা হ'ল। হেমন আছিল জুৱেলৰ পুত্ৰ, জুৱেল আছিল চমুৱেলৰ পুত্ৰ, চমুৱেল আছিল ইলকানাৰ পুত্ৰ, ইলকানা আছিল জিৰুহমৰ পুত্ৰ, জিৰুহম আছিল ইলিয়েলৰ পুত্ৰ, ইলিয়েল আছিল তুহৰ পুত্ৰ, তুহ আছিল চুফৰ পুত্ৰ, চুফ আছিল ইলকানাৰ পুত্ৰ, মহতৰ পুত্ৰ ইলকানা, ইলকানা আছিল মহত অমাছয়ৰ পুত্ৰ, অমাছয় আছিল ইলকানাৰ পুত্ৰ, ইলকানা আছিল জুয়েলৰ পুত্ৰ, জুয়েল আছিল অজৰিয়াৰ পুত্ৰ, অজৰিয়া আছিল ছফনিয়াৰ পুত্ৰ, ছফনিয়া আছিল তহঁতৰ পুত্ৰ, তহঁত আছিল অচিৰৰ পুত্ৰ, অচিৰ আছিল অবিয়াছফৰ পুত্ৰ, অবিয়াছফ আছিল পুৰহৰ পুত্ৰ, পুৰহ আছিল যিশহৰ পুত্ৰ, যিশহ আছিল কহাতৰ পুত্ৰ, কহাত আছিল লেবীৰ পুত্ৰ, লেবী আছিল ইজৰাইলৰ পুত্ৰ, হেমনৰ লগৰীয়া আছফ, তেওঁ হেমনৰ সোঁহাতে থিয় হৈছিল, আছফ আছিল বেৰিখিয়াৰ পুত্ৰ, বেৰিখিয়া আছিল চিমিয়াৰ পুত্ৰ, চিমিয়া আছিল মিখাইলৰ পুত্ৰ, মিখাইল আছিল বাছেয়াৰ পুত্ৰ, বাছেয়া আছিল মলকিয়াৰ পুত্ৰ, মলকিয়া আছিল ইটনিৰ পুত্ৰ, ইটনি আছিল জেৰহৰ পুত্ৰ, জেৰহ আছিল অদায়াৰ পুত্ৰ, অদায়া আছিল এথনৰ পুত্ৰ, এথন আছিল জিম্মাৰ পুত্ৰ, জিম্ম আছিল চিমিৰ পুত্ৰ, চিমিয়া আছিল জহতৰ পুত্ৰ, জহত আছিল গেচুমৰ পুত্ৰ, গেচুম আছিল লেবীৰ পুত্ৰ। মৰাৰীৰ সন্তানসকল হেমৰ সহকৰ্মী আছিল আৰু তেওঁলোক তেওঁৰ বাওঁহাতে থিয় হৈছিল। তেওঁলোক কিছিৰ পুত্ৰ এথনকো অন্তৰ্ভুক্ত কৰিছিল। কিছি আছিল অব্দিৰ পুত্ৰ, অব্দি আছিল মল্লুকৰ পুত্ৰ, মল্লুক আছিল হছবিয়াৰ পুত্ৰ, হছবিয়া আছিল অমচিয়া পুত্ৰ, অমচিয়া আছিল হিলকিয়াৰ পুত্ৰ, হিলকিয়া আছিল অমচিৰ পুত্ৰ, অমচি আছিল বাণীৰ পুত্ৰ, বাণী আছিল শেমৰ পুত্ৰ, শেমৰ আছিল মহলীৰ পুত্ৰ, মহলী আছিল মুচিৰ পুত্ৰ, মুচি আছিল মৰাৰীৰ পুত্ৰ, মৰাৰী আছিল লেবীৰ পুত্ৰ। তেওঁলোকৰ সহকৰ্মী লেবিয়া লোকসকলক ঈশ্বৰৰ গৃহৰ পবিত্ৰ স্থানৰ সকলো কাৰ্যৰ বাবে নিযুক্ত কৰা হৈছিল। হাৰুণ আৰু তেওঁ পুত্ৰসকলে একেলগে মহাপবিত্ৰ স্থানৰ সকলো কাৰ্য কৰিছিল। ইজৰাইলক প্ৰায়চিত্ৰ কৰিবলৈ যজ্ঞবেদীৰ ওপৰত হোম বলি দিছিল আৰু ধূপবেদীৰ ওপৰত ধূপ জ্বলাইছিল। এই সকলো ঈশ্বৰৰ দাস মুচিৰ আজ্ঞা অনুসাৰে তেওঁলোকে কৰিছিল। হাৰুণৰ বংশধৰসকলক তলত দিয়াৰ দৰে বিবেচনা কৰা হৈছিল। হাৰুণৰ পুত্ৰ আছিল ইলিয়েজৰ, ইলিয়েজৰৰ পুত্ৰ আছিল পিনহস, পিনহসৰ পুত্ৰ আছিল অবিচুৱা, অবিচুৱাৰ পুত্ৰ আছিল বুক্কি, বুক্কিৰ পুত্ৰ আছিল উজ্জিৰ, উজ্জিৰ পুত্ৰ আছিল জৰহিয়া, জৰহিয়াৰ পুত্ৰ আছিল মৰায়ুত, মৰায়ুতৰ পুত্ৰ আছিল অমৰীয়া, অমৰীয়াৰ পুত্ৰ আছিল অহিটুব, অহিচুবৰ পুত্ৰ আছিল চদ্দুক, চাদুকৰ পুত্ৰ আছিল অহিমাছ। তলত উল্লেখিত ঠাইসমূহ হাৰুণৰ বংশধৰ সকললৈ নিৰ্ধাৰণ কৰা হৈছিল। কহাতীয়া গোষ্ঠীসকলৰ বাবে চিঠি খেলৰ যোগেদি তেওঁলোকৰ বাবে প্ৰথম ঠাই নিৰ্ধাৰণ কৰা, তেওঁলোকক যিহুদা দেশৰ হিব্ৰোন আৰু তাৰ চাৰিওফালৰ চৰণীয়া ঠাই দিয়া হ'ল। কিন্তু সেই নগৰৰ পথাৰ আৰু চাৰিওফালৰ গাঁওবোৰ জিফুনীৰ পুত্ৰ কালেবক দিয়া হ'ল। হাৰুণৰ বংশধৰসকলক হিব্ৰোন দিয়া হৈছিল, যিখন এখন আশ্ৰয় নগৰ আছিল। চৰণীয়া ঠায়ে সৈতে লিবনা, যত্তি আৰু ইষ্টমুৱা, চৰণীয়া ঠায়ে সৈতে হিলেন আৰু চৰণীয়া ঠায়ে সৈতে ডবি দিয়া হ'ল। হাৰুণৰ বংশধৰসকলক চৰণীয়া ঠায়ে সৈতে আসন আৰু চৰণীয়া ঠায়ে সৈতে বৈতচেমচু দিয়া হ'ল। বিন্যামিন জাতিৰ পৰা তেওঁলোকক চৰণীয়া ঠায়ে সৈতে গেবা, চৰণীয়া ঠায়ে সৈতে অল্লেমত আৰু চৰণীয়া ঠায়ে সৈতে অন্নাথুত দিয়া হ'ল। কহাতীয়া গোষ্ঠী লোকসকলে সৰ্বমুঠ তেৰখন নগৰ পাইছিল। কহাতৰ অৱশিষ্ট বংশধৰসকলক মঞ্চিৰ আধা জাতিৰ পৰা চিঠি খেলাই দহখন নগৰ দিয়া হ'ল। গেচুমৰ বংশধৰসকলক তেওঁলোকৰ বিভিন্ন গোষ্ঠী অনুসাৰে ইছাখৰ গোষ্ঠী, আছেৰ গোষ্ঠী, নপ্তালীৰ গোষ্ঠী আৰু বাছানত থকা মনচিৰ গোষ্ঠীৰ পৰা 13খন নগৰ দিয়া হ'ল। মৰাৰী বংশধৰসকলক বিভিন্ন গোষ্ঠী অনুসাৰে ৰুবেন জাতিৰ, গাদ জাতিৰ আৰু জবুলুন জাতিৰ পৰা চিঠি খেলাই 12খন নগৰ দিয়া হ'ল। এইদৰে ইজৰাইলৰ লোকসকলে লেবিয়াসকলক চৰণীয়া ঠাইৰে সৈতে এইবোৰ নগৰ দিলে। এওঁলোকে যিহুদা, চিমিউন, বিঞ্জামিনৰ লোকসকলৰ জাতিৰ পৰা চিঠি খেলাই ওপৰত লিখা নগৰবোৰ তেওঁলোকক দিলে। কিছুমান কহাত গোষ্ঠীৰ লোকসকলক ইফ্ৰাইম জাতিৰ পৰা নগৰবোৰ দিয়া হ'ল। তেওঁলোকক ছিখিম চৰণীয়া ঠাইৰে সৈতে ইফ্ৰাইমৰ পৰ্বতীয়া দেশ, চৰণীয়া ঠাইৰে সৈতে গেজৰ, চৰণীয়া ঠাইৰে সৈতে জকমিয়াম, চৰণীয়া ঠাইৰে সৈতে বৈত হুৰুণ, চৰণীয়া ঠাইৰে সৈতে অয়ালুন আৰু চৰণীয়া ঠাইৰে সৈতে গ্ৰত ৰিমুন দিয়া হ'ল। কহাতৰ অৱশিষ্ট গোষ্ঠীৰ লোকসকলৰ বাবে মনচিৰ আধা জাতিৰ পৰা চমৰীয়া ঠাইৰে সৈতে অনেৰ আৰু চৰণীয়া ঠাইৰে সৈতে বিলিয়ম দিয়া হ'ল। গেচুমৰ বংশধৰসকলক মনচিৰ গোষ্ঠীৰ আধা জাতিৰ পৰা চমৰীয়া ঠাইৰে সৈতে বাছানত থকা গুলন আৰু চমৰীয়া ঠাইৰে সৈতে অস্তাৰুত দিয়া হ'ল। ইছাখৰ জাতিৰ পৰা গেচুম বংশধৰ লোকসকলে চৰণীয়া ঠাইৰে সৈতে কেদছ, চৰণীয়া ঠাইৰে সৈতে ডাবৰত, চৰণীয়া ঠাইৰে সৈতে ৰম্মুত আৰু চৰণীয়া ঠাইৰে সৈতে আনেম পাইছিল। আছেৰ জাতিৰ পৰা তেওঁলোক চৰণীয়া ঠাইৰে সৈতে মিছাল, চৰণীয়া ঠাইৰে সৈতে অবদুন, চৰণীয়া ঠাইৰে সৈতে হুকুক আৰু চৰণীয়া ঠাইৰে সৈতে ৰহুব পাইছিল। নপ্তালী জাতিৰ পৰা তেওঁলোকে চৰণীয়া ঠাইৰে সৈতে গালিলত থকা কেদছ, চৰণীয়া ঠাইৰে সৈতে সম্মুন আৰু চৰণীয়া ঠাইৰে সৈতে কিৰিয়াথয়িম পাইছিল। লেবিয়াসকলৰ অৱশিষ্ট মৰাৰী বংশধৰসকলক জবুলুন জাতিৰ পৰা চৰণীয়া ঠাইৰে সৈতে ৰিম্মুন আৰু চৰণীয়া ঠাইৰে সৈতে তাবুৰ দিয়া হ'ল। তেওঁলোকে ৰুবেন জাতিৰ পৰা জিৰিহুত থকা জৰ্দন নদীৰ আন দিশৰ পূব পাৰত থকা চৰণীয়া ঠাইৰে সৈতে মৰুভূমিত থকা বেচৰ, চৰণীয়া ঠাইৰে সৈতে জহচা, চৰণীয়া ঠাইৰে সৈতে অডেমুত আৰু চৰণীয়া ঠাইৰে সৈতে মেফাত দিয়া হ'ল। গাদ জাতিৰ পৰা চৰণীয়া ঠাইৰে সৈতে গিলিয়েডত থকা ৰম্মুত, চৰণীয়া ঠাইৰে সৈতে মহনৈম, চৰণীয়া ঠাইৰে সৈতে হিজবুন আৰু চৰণীয়া ঠাইৰে সৈতে জাজেৰ দিয়া হ'ল।